প্ৰভু যীশুৰ নামেৰে আপোনাক ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো প্ৰিয় শ্ৰোতা। আপোনালৈ আগবঢ়াইছো জীৱনৰ ক্লান্তি আৰু যন্ত্ৰণাক হাত পেলাব পৰা জীৱনময় বাক্যৰ এই শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
গধূলি দেখিবা প্ৰভাত পৰহি যায়, আজি আছো আমি কাইলৈ নাই, জীৱন থিৰ শুনাহে মানুহা।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু মাজে সময়ে আমালৈ চিঠি পত্ৰ লিখি আছেনে? অনুগ্ৰহ কৰি আজিয়েই আমালৈ দুষাৰিমান লিখি পঠিয়াওকচোন। আহকচোন, সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু কৰুণাময় পিতা, তোমাক ধন্যবাদ জনাইছো, কিয়নো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব তুমি বুজাই দিলেহে আমি বুজি পাওঁ। সেয়ে হাঁহা পিতা, আমাক তোমাৰ বাক্য বুজাত সহায় কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহিমীয়া পুস্তকখন অধ্যয়ন কৰি আছো। আজি আমি নহিমীয়া পুস্তকৰ 9 আৰু 10 নম্বৰ অধ্যায় দুটা একেলগে চাবলৈ ওলাইছো। 9 নম্বৰ অধ্যায়ত আমি আত্মিক পুনৰ জাগৰণ দেখিবলৈ পাম, আৰু সেই পুনৰ জাগৰণৰ সূত্ৰপাত হৈছিল ঈশ্বৰৰ বাক্য পাঠ কৰাৰ যোগেদি। 8 নম্বৰ অধ্যায়ত আমি সেই বিষয়ে পঢ়িছিলো। এই শাস্ত্ৰ পাঠ কৰা কামটো হয়তো বহুদিন ধৰি চলিছিল, কিমান দিন আমি ক'ব নোৱাৰোঁ। ইজৰা পুৰোহিতে জল দুৱাৰৰ কাষত স্থাপন কৰা মঞ্চৰ পৰা ডাঙৰ ডাঙৰকৈ অতি স্পষ্টভাৱে শাস্ত্ৰ পাঠ কৰি গৈছিল, আৰু ইছৰাইলৰ লোকসমূহে সেই শাস্ত্ৰ পাঠ মন দি শুনিছিল। তেওঁলোকে অনুতাপ কৰি চকু লুটুকিছিল। আগতে কেতিয়াও তেনেদৰে শাস্ত্ৰ পাঠ কৰা শুনিবলৈ সুযোগ নোপোৱা কাৰণে মানুহবোৰে নিশ্চয় তেনেকৈ চকু লুটুকিছিল। এতিয়া আমি 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদ দুটা পঢ়ি দিছোঁ। তাৰ পাছত সেই মাহৰ 24 দিনৰ দিনা ইছৰাইলৰ সন্তানবিলাকে লঘোণ দি চট কাপোৰ পিন্ধি আৰু মূৰত মাটি লৈ গোট খালে, আৰু ইছৰাইল বংশই সকলো পৰজাতীয়বিলাকৰ পৰা নিজক পৃথক কৰি থিয় হৈ নিজ নিজ পাপ আৰু তেওঁলোকৰ পূৰ্বপুৰুষবিলাকৰ অপৰাধ স্বীকাৰ কৰিলে। 3 নম্বৰ পদ, আৰু তেওঁবিলাকে নিজ নিজ ঠাইত থিয় হৈ সেইদিনৰ 4/4 তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে, আৰু দিনৰ 4/4 আন 2 নিজ ঈশ্বৰ জিহুৱাৰ আগত পাপ স্বীকাৰ কৰি প্ৰণিপাত কৰিলে। ঈশ্বৰৰ বাক্যই তেওঁলোকৰ পাপপূৰ্ণ অৱস্থা উদঙাই দেখুৱালে। তেওঁলোকে লঘোণ দি ফটাকানি পিন্ধি মূৰত মাটি লৈ নিজৰ নিষ্ঠাপূৰ্ণ মনোভাৱ প্ৰকাশ কৰিলে। পাপ স্বীকাৰ আৰু উপাসনাৰ আৰম্ভণি হল। আজিৰ নতুন পুৰুষে আগৰ পুৰুষৰ লোকসকলক প্ৰায়ে সমালোচনা কৰা দেখা যায়। সেই সমালোচনা বহু সময়ত যুক্তিপূৰ্ণ, কিন্তু তেওঁলোকে যদি ঈশ্বৰৰ বাক্যলৈ ঘূৰে তেনেহলে তেওঁলোকে সেই সমালোচনামূলক মনোভাৱ ত্যাগ কৰিব, আৰু আমি সকলোৱে কিমান পাপ কৰিছো সেই কথালৈ মন দি নিজ নিজ পাপ অপৰাধ স্বীকাৰ কৰাতহে মন দিব। আমি প্ৰথমতে নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলেহে আন আন কথা স্বীকাৰ কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, যদি আপুনি ভাবে যে আপুনি স্বীকাৰ কৰিবলগীয়া একো নাই, তেন্তে আপুনি ঈশ্বৰৰ বাক্যৰ ওচৰলৈ অহাৰ প্ৰয়োজন। ইছৰাইলৰ লোকবিলাকে দিনটোৰ 4/4 সময় ঈশ্বৰৰ ব্যৱস্থা বুলি পঢ়িছিল। তাৰ পিছত সেই পঢ়া বিষয়ৰ ওপৰত তেওঁলোকে পদক্ষেপ লৈছিল, অৰ্থাৎ তেওঁলোকৰ পাপ স্বীকাৰ কৰিছিল। ঈশ্বৰক আপুনি নিজৰ পৰ্যায়লৈ নমাই আনিব নোৱাৰে। বহুতো লোকে তাকে কৰিবলৈ চেষ্টা কৰে, আৰু আপুনি সম্পূৰ্ণ শুদ্ধ, সম্পূৰ্ণ পবিত্ৰ হৈ ঈশ্বৰৰ পৰ্যায়লৈও উঠি যাব নোৱাৰে। যদি আপুনি তেনে কৰিব পাৰিছে বুলি ভাবিছে, তেনেহলে আপুনি নিজেই নিজকে ভুলাইছে। এই কথা আমি কোৱা নাই, বাইবেলত কৈছে। আমাৰ পাপ নাই বুলি যদি কওঁ, তেন্তে আমি নিজেই নিজকে ভুলাওঁ আৰু আমাৰ অন্তৰত সত্যতা নাই। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। ঈশ্বৰৰ বাক্য পঢ়িলে আমি নিজকে পাপী বুলি বুজি পাওঁ, তেতিয়াই আমি সেই কথা বুজি পাই আমাৰ পাপ স্বীকাৰ কৰিবলৈ আগবাঢ়ো। পাপ স্বীকাৰ কৰাৰ অৰ্থ হৈছে ঈশ্বৰৰ বাক্য মানি লৈ আমাৰ কুকৰ্ম আৰু পাপবোৰ বিভিন্ন যুক্তি প্ৰদৰ্শনেৰে ন্যায়সংগত বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰি সেইবোৰ পাপ বুলি মানি লোৱা কাৰ্য। চাৰি আৰু পাঁচ নম্বৰ পদ, আৰু জেচুৱা, বাণী, কদমিয়েল, চবনিয়া, বুন্নী, চেৰেবিয়া, বাণী আৰু কণানী ইবিলাকে লেবিয়াবিলাকৰ নিমিত্তে সজা চাংখনত থিয় হৈ তেওঁলোকৰ ঈশ্বৰ যি হোৱাৰ আগত বৰ মাতেৰে স্তুতিগান কৰিলে। পাছে জেচুৱা, কদমিয়েল, বাণী, হছবনিয়া, চেৰেবিয়া, হুদিয়া, চবনিয়া আৰু পথহিয়া এইবিলাক লেবিয়া মানুহে কলে, তোমালোক উঠা, যিজনা অনাদিকালৰে পৰা অনন্তকাললৈকে থাকে তোমালোকৰ সেই ঈশ্বৰ যি হোৱাৰ ধন্যবাদ কৰা। সকলো ধন্যবাদ ও প্ৰশংসাতকৈ উন্নত তোমাৰ সেই গৌৰৱান্বিত নাম আশীৰ্বাদিত হওক। ঈশ্বৰৰ বাক্য শুনাৰ পাছত লোকবিলাকে পাপ স্বীকাৰ কৰিছিল। তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰি ঈশ্বৰৰ গুণগান কৰিছিল। আমিও তাকে কৰা উচিত। আমি আমাৰ প্ৰাৰ্থনা উপাসনাৰ সময়ত ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰি তেওঁক ধন্যবাদ জনোৱাৰ অতি প্ৰয়োজন। এতিয়া ছয় নম্বৰ পদটো পঢ়িছো, তুমি কেৱল তুমিয়েই যি হোৱা, তুমিয়েই স্বৰ্গ আৰু স্বৰ্গৰো স্বৰ্গ আৰু তাৰ সকলো বাহিনীক, পৃথিৱী আৰু তাত থকা সকলোকে, আৰু সমুদ্ৰ ও তাত থকা সকলোকে সৃজন কৰিলা, আৰু তুমিয়েই সেইবোৰ নষ্ট নোহোৱাকৈ ৰাখিছা, আৰু আকাশমণ্ডলৰ বাহিনীবিলাকে তোমাৰেই আগত সেৱা কৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা ঈশ্বৰৰ সৃষ্টিখন মনোযোগ দি চাইছেনে? কেতিয়াবা বাৰু সাগৰৰ প্ৰাৰ্থী হৈ বিশাল সাগৰখন পাৰত আহি খুন্দিয়াই থকা প্ৰকাণ্ড ঢৌবোৰ চাবলৈ সুযোগ পাইছেনে? তাকে দেখি বাৰু আপোনাৰ মনত ঈশ্বৰৰ প্ৰতি স্তুতিপূৰ্ণ মনোভাৱ জাগেনে? বা কোনো গভীৰ অৰণ্যৰ মাজত থিয় হৈ একেধৰণৰ চিন্তা আপোনাৰ মনলৈ আহেনে? নিশা আকাশলৈ চাই পঠিয়াই তৰাবোৰ চাই আপুনি বাৰু ঈশ্বৰক ধন্যবাদ দিয়াৰ সুযোগ পাইছেনে? ঈশ্বৰৰ সৃষ্টিখন ভক্তি আৰু শ্ৰদ্ধাৰ মনোভাৱেৰে চাই আমি ঈশ্বৰৰ গৌৰৱ প্ৰশংসা কৰিব পাৰোঁ। তেওঁ যে সৰ্বশক্তিমান ঈশ্বৰ সেই কথা মনত পেলাব পাৰোঁ। সাত নম্বৰ পদৰ পৰা দহ নম্বৰ পদলৈকে চাওঁ। যিজনাই অব্ৰামক মনোনীত কৰি কলদিয়া দেশৰ উৰৰ পৰা উলিয়াই আনি তেওঁৰ নাম অব্ৰাহাম ৰাখিছিল, আৰু নিজৰ আগত তেওঁৰ মন বিশ্বাসী পাই হিত্তিয়া, ইমুৰিয়া, পৰিজ্যা, জিবুচিয়া আৰু গিৰ্গাচিয়া এই কণানীয়া লোকবিলাকৰ দেশ দিবলৈ, তেওঁৰ বংশকেই দিবলৈ তেওঁৰ লগত এটি নিয়ম পাতিছিল, তুমিয়েই সেই ঈশ্বৰ যি হোৱা, আৰু তুমি নিজ বাক্য পালন কৰিলা, কিয়নো তুমি ধৰ্মময়। ইয়াত আমি দেখিছো ঈশ্বৰে কেনেদৰে ইছৰাইল জাতিৰ লোকসকলক বিভিন্ন ধৰণে সহায় কৰি চলাই লৈ আহিছে। সেই কথা মনত পেলাই ইছৰাইলীয় লোকসকলে ঈশ্বৰক ধন্যবাদ দিছে। ঈশ্বৰে কণান দেশত কেনেদৰে অব্ৰাহামক ৰক্ষণাবেক্ষণ দিছিল সেই কথা সোঁৱৰি তেওঁলোকে ধন্যবাদ দিছে। ঈশ্বৰে কেনেদৰে মিছৰ দেশৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আনি অৰণ্যৰ মাজেৰে নিৰাপদে চলাই লৈ আহিল সেই কথা সোঁৱৰি তেওঁলোকে ঈশ্বৰক প্ৰশংসা কৰিছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ দেশ, আপোনাৰ জাতিৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়েনে? ঈশ্বৰে যে আমাক এই দেশখন দিছে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। নহিমিয়াৰ সময়ৰ সেই ইছৰাইলীয় লোকবিলাকে তেওঁলোক যে ইছৰাইল জাতিৰ লোক সেইবাবে ঈশ্বৰক ধন্যবাদ দিব পাৰিছিল। তেওঁলোকে এই কথা বুজি পাইছিল যে ঈশ্বৰ কেৱল তেওঁলোকৰ সৃষ্টিকৰ্তাই নহয়, তেওঁলোকৰ উদ্ধাৰকৰ্তাও। মিছৰ দেশৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি অনা কাৰ্যৰ বাবে তেওঁলোকে ঈশ্বৰক ধন্যবাদ দিব পাৰিছিল। আমিও এই দুয়োটা কথাৰ বাবেই ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ। তেওঁ সৃষ্টিকৰ্তা। এই বিশ্বব্ৰহ্মাণ্ডখন তেওঁই সৃষ্টি কৰিছে, তাৰ বাবে আমি তেওঁক সদায় ধন্যবাদ দিব পাৰোঁ। তেওঁ আমাক উদ্ধাৰ কৰিলে, আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে, আমাক উদ্ধাৰ কৰিবলৈ তেওঁ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা বাস্তৱ ৰূপ দিবলৈ নিজ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠিয়ালে। যীশুখ্ৰীষ্টই ক্ৰুচত নিজৰ প্ৰাণ দি আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ৰ কৰিলে। তেওঁত বিশ্বাস কৰা সকলো লোকৰেই পাপৰ ক্ষমা হৈ যায় আৰু সেই সকলো লোকে পৰিত্ৰাণ লাভ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰে। ঈশ্বৰে নিজ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়ালে যাতে সেই পৰিত্ৰাণ আমাৰ বাবে সম্ভৱ হয়। সেই কথাৰ কাৰণে আমি ঈশ্বৰক সদায় ধন্যবাদ দিব পাৰোঁ। কিন্তু আমি সেই পৰিত্ৰাণ গ্ৰহণ কৰাৰ পাছতহে ধন্যবাদ দিয়াৰ কথাটো আহে। যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰাৰ দ্বাৰা সেই পৰিত্ৰাণ আপুনি বাৰু লাভ কৰিছেনে? যদি কৰিছে তেন্তে তাৰ বাবে ঈশ্বৰক আপুনি ধন্যবাদ দিব পাৰে। আপুনি যে ঈশ্বৰক ভাল পায়, তেওঁক প্ৰেম কৰে, সেই কথাবোৰ আপুনি ঈশ্বৰক জনায়নে? আমালৈ আশীৰ্বাদ বৰষাই থকা আমাৰ মহান পিতা ঈশ্বৰক আপুনি সকলো সময়তে ধন্যবাদ দিব পাৰে। তেওঁৰ প্ৰতি প্ৰেম, ভালপোৱা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে। তেওঁ মোৰ সৃষ্টিকৰ্তা, আপোনাৰো। মোৰ সকলো শাৰীৰিক আৰু আধ্যাত্মিক আশীৰ্বাদ তেওঁই দিছে। মোৰ দৰে পাপীক তেওঁ উদ্ধাৰ কৰিছে। তেওঁৰ মহান প্ৰেমৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। তেওঁক ধন্যবাদ দি অন্ত পেলাব নোৱাৰোঁ। সঁচাকৈ তেওঁ অপূৰ্ব। ইয়াৰ পাছত আমি এঘাৰ পদৰ পৰা যদি পঢ়ি যাওঁ তেন্তে দেখিবলৈ পাম যে ঈশ্বৰে ইছৰাইল জাতিৰ লোকসকলক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনি অৰণ্যৰ মাজেৰে চলাই লৈ আহোঁতে কি কৰিছিল তাৰ এক থূলমূল বৰ্ণনা দাঙি ধৰা হৈছে। লোকবিলাকে সেই সকলো কথা পুনৰ মনত পেলাইছে। ঈশ্বৰে কেনেকৈ সাগৰ দুভাগ কৰি ইছৰাইলৰ লোকবিলাকক নিৰাপদে পাৰ কৰি আনিছিল, কেনেকৈ দিনত মেঘস্তম্ভ আৰু ৰাতি অগ্নিস্তম্ভৰ দ্বাৰাই তেওঁলোকক বাট দেখুৱাই নিছিল, কেনেদৰে চিনাই পৰ্বতত তেওঁলোকক বিধান দিছিল, কেনেকৈ স্বৰ্গৰ পৰা আহাৰ বৰষাইছিল আৰু শিলৰ পৰা পানী উলিয়াই তেওঁলোকৰ পিয়াহ দূৰ কৰিছিল, সেই কথাবোৰ তেওঁলোকে সোঁৱৰণ কৰিলে। কিন্তু ঈশ্বৰে ইমান আচৰিত কাম কৰি ইমান সহায় কৰাৰ পাছতো যে ইছৰাইল জাতিয়ে ঈশ্বৰৰ অবাধ্য হৈ অপথে গৈছিল, সেই কথাও তেওঁলোকে সোঁৱৰণ কৰিলে। আমি নহিমিয়া 9 অধ্যায়ৰ 16 পদৰ পৰা যদি পঢ়ি যাওঁ তেনেহলে সেই কথা দেখিবলৈ পাম। কিন্তু সেই অবাধ্যতাৰ অৱস্থাটো ঈশ্বৰে লোকবিলাকক অৰণ্যত ত্যাগ নকৰি তেওঁ প্ৰতিজ্ঞা কৰাৰ নিচিনাকৈ তেওঁলোকক কনান দেশলৈ চলাই লৈ আহিল আৰু সেই দেশত তেওঁলোকক অধিকাৰো দিলে। সেই প্ৰতিজ্ঞাৰ দেশত ইছৰাইলৰ লোকসকলে ঈশ্বৰৰ পৰা বিভিন্ন ধৰণে আশীৰ্বাদ প্ৰাপ্ত হ'ল। আমি 25 পদলৈকে পঢ়িলে সেইবোৰ কথাৰ উল্লেখ পাওঁ। কিন্তু কনান দেশলৈ আহি ইছৰাইলৰ লোকসকলে আকৌ ঈশ্বৰৰ পৰা আঁতৰি গ'ল আৰু তাৰ শাস্তিস্বৰূপে তেওঁলোকক ঈশ্বৰে শত্ৰুৰ হাতত শুধাই দিলে। তেতিয়া লোকসমূহে ঈশ্বৰৰ ওচৰত কাটৰুক্তি কৰাত ঈশ্বৰে তেওঁলোকক সহায় কৰিলে আৰু তেওঁলোকৰ মাজৰ পৰা কিছুমান নেতা গঢ়ি তুলিলে। সেই নেতাবোৰে শত্ৰুৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিলে। কিন্তু ইছৰাইল জাতি আকৌ অবাধ্য হ'ল। ঈশ্বৰে তেওঁলোকক আকৌ শত্ৰুৰ হাতত শুধাই দিলে। তাৰ মাজতো কিন্তু লোকবিলাকে ঈশ্বৰলৈ আকৌ কাটৰুক্তি কৰি থাকিল। ঈশ্বৰে তেওঁলোকক সম্পূৰ্ণৰূপে ধ্বংস নকৰিলে। ঈশ্বৰে তেওঁলোকলৈ কৃপা দৃষ্টি কৰিলে। সেই সকলো কথা এতিয়া ইছৰাইলীয় লোকবিলাকে মনত পেলাই ঈশ্বৰক ধন্যবাদ দিছে। আমি 33 চাওঁহক। তথাপি আমালৈ ঘটা এই সকলোতে তুমি ন্যায়বান, কিয়নো তুমি সত্য ব্যৱহাৰ কৰিলা। অৰ্থাৎ ঈশ্বৰ যে দয়ালু, কৃপাময় আৰু লগতে ন্যায়বান আৰু সত্য ঈশ্বৰ, সেই কথা লোকবিলাকে সোঁৱৰণ কৰিছে। 34 আৰু 35, কিন্তু আমি হলে দুষ্কৰ্ম কৰিলোঁ আৰু আমাৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু পূৰ্বপুৰুষবিলাকে তোমাৰ ব্যৱস্থা পালন নকৰিলে আৰু তোমাৰ আজ্ঞাবোৰলৈ আৰু তুমি তেওঁবিলাকৰ অহিতে দিয়া তোমাৰ সাক্ষ্যবোৰলৈ কাণ নিদিলে। কিয়নো তেওঁবিলাকে ৰাজ্য ভোগ কৰোঁতে, তুমি তেওঁবিলাকক দিয়া অধিক মংগল ভোগ কৰোঁতে আৰু তুমি তেওঁবিলাকৰ হাতত শুধাই দিয়া বৃহৎ আৰু উৰ্বৰা দেশত থাকোঁতে তোমাক সেৱা ভক্তি নকৰিলে আৰু তেওঁলোকৰ নানা দুষ্টতা ত্যাগ নকৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইল জাতিক উপচি পৰাকৈ আশীৰ্বাদ কৰিছিল। তথাপি ৰজা, অধ্যক্ষ, পুৰোহিত আৰু পূৰ্বপুৰুষবিলাকে ঈশ্বৰৰ আজ্ঞাবোৰ পালন নকৰি অবাধ্য হৈছিল। সেই কথা আমাৰ নিজৰ দেশ আৰু আমাৰ ব্যক্তিগত জীৱনতো নাখাতেনে বাৰু? আমাক ঈশ্বৰে যিমানবোৰ আশীৰ্বাদ দিছে তাক গণনা কৰি আমি শেষ কৰিব নোৱাৰো। কিন্তু আমি বাৰু তেওঁৰ বাধ্য হৈ তেওঁৰ আজ্ঞা পালন কৰি জীৱন কটাইছোনে? সেই কথা চিন্তা কৰি চোৱা উচিত। ঈশ্বৰে বাৰু আমালৈ কিমান দিন ধৈৰ্য ধৰি থাকিব? 36 চোৱা, বৰ্তমানে আমি বন্দী। ফল আৰু উত্তম বস্তু ভোগ কৰিবলৈ আমাৰ ওপৰ পিতৃবিলাকক যি দেশ দিছিলা, চোৱা, আমি সেই দেশতেই বন্দী। এতিয়া যে ইছৰাইল জাতি নিজৰ দেশতেই বন্দী, সেই কথা তেওঁলোকে বুজি পাইছে। সেয়া যে ঈশ্বৰৰ পৰা দণ্ডস্বৰূপে তেওঁলোকে পাইছে, সেই কথা তেওঁলোকে মানি লৈছে। আমি যদি ঈশ্বৰৰ অবাধ্য হৈ থাকোঁ, আমাৰ জীৱনলৈও ঈশ্বৰৰ শাস্তি নিশ্চয় নামি আহিব। 37 আৰু 38, তুমি আমাৰ পাপৰ কাৰণে আমাৰ ওপৰত নিযুক্ত কৰা ৰজাবিলাকলৈ সেই দেশে বহু শস্য উৎপন্ন কৰে আৰু সিবিলাকে আমাৰ শৰীৰৰ ওপৰত আৰু আমাৰ পশুবোৰৰ ওপৰত ইচ্ছামতে ক্ষমতা চলায় আৰু আমি বৰ দুখত আছোঁ। এই সকলো হোৱাটো আমি এটি বিশ্বসনীয় নিয়ম কৰি লিখিম আৰু তাত আমাৰ অধ্যক্ষবিলাকৰ, লেবিয়া লোকবিলাকৰ আৰু পুৰোহিতবিলাকৰ মোহৰ থাকিব। অৰ্থাৎ লোকবিলাকে বুজি পাইছে যে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গৈ তেওঁৰ অবাধ্য হৈ আজ্ঞা লংঘন কৰাৰ বাবে তেওঁলোকে যি দুখ লগা অৱস্থাত থাকিব লগা হৈছে তাৰ বাবে ক্ষমা খুজি পুনৰ ঈশ্বৰলৈ ঘূৰি আহি ঈশ্বৰৰ সৈতে এক চুক্তি স্থাপন কৰা উচিত। ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ তেওঁলোক প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত। ঈশ্বৰৰ সৈতে সেই নিয়ম কেনেদৰে স্থাপন তেওঁলোকে কৰিব তাক আমি পিছৰ অধ্যায় অৰ্থাৎ 10 অধ্যায়ত পাওঁ। সেই প্ৰতিজ্ঞাপত্ৰত নেতাসকলে মোহৰ মাৰিব, সকলো লোকেই ঈশ্বৰৰ বাক্য পালন কৰিব বুলি প্ৰতিজ্ঞা কৰিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু ঈশ্বৰৰ আগত কিবা প্ৰতিজ্ঞা কৰিছেনে? ঈশ্বৰৰ সৈতে কিবা চুক্তি কৰিছেনে? আমি ঈশ্বৰৰ সৈতে চুক্তি কৰিবলৈ ভয় কৰোঁ, সংকোচ কৰোঁ। কিন্তু আমি মানুহৰ লগত নানা ধৰণৰ চুক্তি কৰোঁ, নানা ধৰণৰ প্ৰতিজ্ঞাপত্ৰত চহী কৰোঁ। কোনো বস্তু কিনা বেচা কৰা সময়ত আমি চুক্তি নকৰোঁনে? মাটি কিনা বেচা কৰোঁতে দলিলত চহী নকৰোঁনে? টকা পইচা ধাৰলৈ ল'লে বা দিলে চুক্তি নকৰোঁনে? এনেকৈ অনেক উদাহৰণ দিব পাৰি। কিন্তু আমি ঈশ্বৰৰ লগত চুক্তি কৰিবলৈ সংকোচ কৰোঁ কিয়? মানুহৰ লগত কৰা চুক্তি দেখোন আমি প্ৰায়েই মানি চলোঁ, পালনো কৰোঁ, নহয়নে বাৰু? ঈশ্বৰৰ লগত চুক্তি কৰি সেই চুক্তি পালন কৰিবলৈ কিয় আমি ইমান টান পাওঁ বাৰু? চিন্তা কৰকচোন। সেই ইছৰাইলীয় লোকবিলাকে ঈশ্বৰৰ সৈতে এটি চুক্তি কৰিব খুজিছে। 10 নম্বৰ অধ্যায়ত আমি তাকেই দেখিবলৈ পাম। আমি যদি ঈশ্বৰক গুৰুত্ব প্ৰদান কৰোঁ, তেওঁ আমাক গুৰুত্ব প্ৰদান কৰে। আমি যদি তেওঁক সন্মান কৰি তেওঁক আমাৰ জীৱনত আগস্থান দিওঁ, তেওঁ আমাক সন্মান দিয়ে, আমাক উপচি পৰাকৈ আশীৰ্বাদ কৰে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সৈতে এক চুক্তি স্থাপন কৰক যে তেওঁকেই আপুনি জীৱনত প্ৰথম স্থান দিব, তেওঁৰ আজ্ঞা মানি চলিবলৈ চেষ্টা কৰিব। আমি দুৰ্বল মানুহ, কেতিয়াবা আমি বিফল হ'ব পাৰোঁ, কিন্তু কৰুণাময় ঈশ্বৰে আমাৰ সেই দুৰ্বলতালৈ চায়, তেওঁ আমাক বুজি পায়। আমি কিমান নিষ্ঠাপূৰ্ণ মনোভাৱেৰে তেওঁৰ লগত চুক্তি কৰোঁ সেইটোহে আচল কথা। আমি যদি সঁচাকৈয়ে সেই চুক্তি পালন কৰিবলৈ ইচ্ছা কৰি থাকোঁ, কেতিয়াবা বিফল হ'লেও ঈশ্বৰে তাক ক্ষমা কৰিবলৈ সাজু থাকে, কাৰণ তেওঁ আমাৰ দুৰ্বলতাবোৰ জানে। এতিয়া আমি 10 নম্বৰ অধ্যায় চাম। এই অধ্যায়ৰ প্ৰথম পদৰ পৰা 27 নম্বৰ পদলৈ আমি এখন নামৰ তালিকা পাওঁ, যিসকল লোকৰ মোহৰ আছিল সেই লোকসকলৰ তালিকা। দেশাধ্যক্ষ নহিমিয়া আৰু 22 জন পুৰোহিতৰ নাম আমি প্ৰথমতে পাওঁ। তেওঁলোকে সেই চুক্তিপত্ৰত চহী কৰি মোহৰ মাৰিছিল। লেবিয়াসকলে সেই চুক্তিপত্ৰত তেওঁলোকৰ বংশৰ নাম লিখি চহী কৰিছিল। লগতে 44 জন নেতাৰ নামো উল্লেখ কৰা হৈছে। ইছৰাইলৰ লোকসকলে বাৰু ঈশ্বৰৰ লগত কি চুক্তি কৰিছিল? 29 নম্বৰ পদটো চাওকচোন। 29 নম্বৰ পদ ইয়াত এনেদৰে লিখা আছে, তেওঁলোকৰ ভাই প্ৰধান লোকবিলাকত আসক্ত হ'ল আৰু হাও ও শপতেৰে এই প্ৰতিজ্ঞা কৰিলে যে ঈশ্বৰৰ দাস মচিয়ে দিয়া ঈশ্বৰৰ ব্যৱস্থা অনুসাৰে আমি আচৰণ কৰিম আৰু আমাৰ প্ৰভু যীহোৱাৰ আটাই আজ্ঞা, তেওঁৰ শাসন প্ৰণালী আৰু বিধিবোৰ পালন কৰি সেইমতে কাৰ্য কৰিম। সেই চুক্তি আছিল ঈশ্বৰৰ ব্যৱস্থাৱলী পালনৰ চুক্তি। তাৰ 3টা বিষয় বিশেষভাৱে তেওঁলোকে উল্লেখ কৰিছে। মচিৰ যোগেৰে ঈশ্বৰে দিয়া ব্যৱস্থাৱলী পালন কৰিব, ঈশ্বৰৰ আটাই আজ্ঞা পালন কৰিব আৰু সেই শাসন প্ৰণালী আৰু বিধিবোৰ পালন কৰি সেইমতে কাৰ্য কৰিব। তেওঁলোকে ইমান দিনে নিশ্চয় সেইবোৰ ঠিকমতে পালন কৰা নাছিল, সেইকাৰণে এতিয়াৰ পৰা পালন কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। এইটো প্ৰথম বিষয়। 30 নম্বৰ পদ, আৰু দেশীয় মানুহবিলাকৰ লগত আমাৰ জীয়াৰীবিলাক বিয়া নিদিম আৰু আমাৰ পুহঁতলৈ সিহঁতৰ জীয়াৰীবিলাক নানিম। এইটো তেওঁলোকৰ মাজত সঘনাই চলি থকা সমস্যা আছিল। এতিয়া তেওঁলোকে প্ৰতিজ্ঞা কৰিছে যে পৰজাতিৰ লগত কোনো বৈবাহিক সম্বন্ধ তেওঁলোকে নকৰে। 31 নম্বৰ পদ, আৰু দেশীয় মানুহবিলাকে বিশ্ৰামবাৰে কোনো দ্ৰব্য নাইবা খোৱাবস্তু বেচিবলৈ আনিলে আমি বিশ্ৰামবাৰে বা আন পবিত্ৰ দিনত সিহঁতৰ পৰা তাক নিকিনিম আৰু 7ম বছৰত খেতি এৰি দিম আৰু ধাৰ আদায় নকৰিম। তেওঁলোকে প্ৰতিজ্ঞা কৰা দ্বিতীয়টো বিষয় আছিল যে তেওঁলোকে বিশ্ৰামবাৰৰ দিনা কোনো ব্যৱসায় নকৰিব আৰু আন পবিত্ৰ দিনতো কোনো ব্যৱসায় নকৰিব। 7 নম্বৰ বছৰ তেওঁলোকে বিশ্ৰাম বছৰ হিচাপে পালন কৰিব আৰু বিশ্ৰাম বছৰত কৰিবলগীয়া সকলো নিয়ম তেওঁলোকে পালন কৰিব। তেওঁলোকে প্ৰতিজ্ঞা কৰা তৃতীয়টো বিষয় আছিল এইয়ে যে তেওঁলোকে সকলো বস্তুৰ প্ৰথম ভাগ ঈশ্বৰলৈ আগবঢ়াব আৰু বলি উৎসৰ্গা কৰাৰ নিয়মবোৰ তেওঁলোকে মানি চলিব। সেই কথা আমি 32 নম্বৰ পদৰ পৰা পঢ়ি গ'লে দেখিবলৈ পাওঁ। আশা কৰোঁ আপুনি পদকেইটা নিজেই পঢ়ি ল'ব। প্ৰিয় শ্ৰোতা, দেখিলেনে ইছৰাইলৰ লোকসকলৰ মাজত কেনেকুৱা এটা আত্মিক পৰিৱৰ্তন আহিল? এতিয়া তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰি এক পবিত্ৰ জীৱন যাপন কৰিবলৈ সংকল্প কৰিছে। প্ৰিয় শ্ৰোতা, আপোনাৰ জীৱনত বাৰু এনেকুৱা কিবা এটা আত্মিক পৰিৱৰ্তন আহিছেনে? এইটো এটা দৰকাৰী প্ৰশ্ন। প্ৰভু যীশুক গ্ৰহণ কৰি তেওঁৰ হাতত আমাৰ জীৱন শুধাই দি পৰিত্ৰাণ লাভ কৰি ঈশ্বৰৰ সন্তানৰূপে স্বীকৃতি লাভ কৰি আমি এটা নতুন সৃষ্টি হ'ব পাৰোঁ আৰু তাৰ পাছত ঈশ্বৰৰ সৈতে সহভাগিতা বজাই ৰাখি তেওঁ দিয়া আত্মাৰ শক্তিৰে আমি এক সুন্দৰ জীৱন যাপন কৰিব পাৰোঁ। সেই জীৱনৰ অভিজ্ঞতা আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
ৰাখিম আমি প্ৰতিক্ষণ, আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, মই আৰু মোৰ পৰিয়ালে, মই আৰু মোৰ পৰিয়ালে কৰিম যিহু সলনি নহয়, যুগে যুগে তেওঁ একেশ্বৰ, যুগে যুগে তেওঁ একেশ্বৰ।
আমাৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
আহিব পাৰে ধুমুহা জীৱনৰ শত প্ৰলোভন চৈতানৰ, হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ, তথাপিতো কৰি যাম মৰম।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.com-ত শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
বাৰে বাৰে সোঁৱৰাই, কেহে আমি গোটেই জীৱন, কেহে আমি গোটেই জীৱন কৰি জীহুৱাৰে আৰাধন, তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেশ্বৰ, যুগে যুগে তেওঁ একেশ্বৰ, আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ, মই আৰু মোৰ পৰিয়ালে, মই আৰু মোৰ পৰিয়ালে কৰিম জীহুৱাৰে আৰাধন, তেওঁ সলনি নহয়, যুগে যুগে তেওঁ একেই।